এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে বোকাজান আৰু মৰিয়নীৰ আত্মসহায়ক গোটৰ মহিলাসকলক উদ্যমিতা আঁচনিৰ প্ৰাৰম্ভিক পুঁজি বিতৰণ সাংসদ গৌৰৱ গগৈক ভাৰত ফিলিপাইনছ মৈত্ৰী গোটৰ দায়িত্ব বাংলাদেশৰ শেহতীয়া ৰাজনৈতিক ঘটনাক্ৰমৰ পৰিপ্ৰেক্ষিতত আগৰতলাৰ পৰা ঢাকা হৈ কলকাতালৈ যাত্ৰীবাহী বাছ সেৱা আজি পুনৰ আৰম্ভ কোকৰাঝাৰৰ বডোফা নগৰৰ বিধায়িনী ভৱনত আজি বিটিচিৰ এদিনীয়া বাজেট অধিৱেশন আৰু টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ এইটৰ এখন খেলত খন্তেক পাছতে ইংলেণ্ড আৰু পাকিস্তান মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি আংলং জিলাত আত্মসহায়ক গোটৰ 17,398গৰাকী মহিলাক 10,000 টকাকৈ প্ৰাৰম্ভিক মূলধন বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বোকাজানৰ হানজাং লাংচ ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীয়ে মহিলাসকলৰ আৰ্থিক সবলীকৰণৰ বাবে এই আঁচনি ৰূপায়ণ কৰা হৈছে বুলি উল্লেখ কৰে। এই আঁচনিৰ জৰিয়তে মহিলাসকল লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে বুলিও তেওঁ উল্লেখ কৰে। অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাং, ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰলোচা, অসম বিধানসভাৰ উপাধ্যক্ষ ডঃ নোমল মমিন আৰু ডিফু সমষ্টিৰ সাংসদ অমৰ সিং টিছো উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে ইয়াৰ পাছতে 12,50,00,000 টকা ব্যয়েৰে নিৰ্মিত খটখটি মিনি ষ্টেডিয়াম আৰু বোকাজান বিধানসভা সমষ্টিৰ বালিপথাৰ, চিলনিজান, বৰপথাৰ আৰু হিডিপিত সাপ্তাহিক বজাৰ প্ৰকল্প উদ্বোধন কৰে। মুখ্যমন্ত্ৰীয়ে আজি বিয়লি মহিলা উদ্যমিতা অভিযানৰ অধীনত যোৰহাট জিলাৰ মৰিয়নীত মহিলা হিতাধিকাৰীসকলক ধন বিতৰণ কৰে। সমষ্টিটোৰ 29,318গৰাকী মহিলাক 10,000 টকাকৈ চেক বিতৰণ কৰা হয়। মুখ্যমন্ত্ৰীয়ে 56,00,000 টকা ব্যয় সাপেক্ষে মৰিয়নী সমষ্টিত কেইবাটাও প্ৰকল্প উদ্বোধন কৰে। ডঃ শৰ্মাই 9টা জগন্নাথ সামূহিক আৰু দক্ষতা বিকাশ কেন্দ্ৰ, ললিতচন্দ্ৰ ৰাজখোৱা মিনি ষ্টেডিয়াম, বাপুজী মিনি ষ্টেডিয়াম, 2খন RCC দলং, মৰিয়নী থানাৰ নতুন ভৱন আৰু এটা মিশ্ৰ গোটা আৱৰ্জনা পৃথকীকৰণ প্ৰকল্প উদ্বোধন কৰে। সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে এইদৰে কয়।
মৰিয়নী সমষ্টিত মহিলা উদ্যমিতা অভিযানৰ প্ৰায় 30,000 মহিলাই 10,000 টকাৰ চেক লাভ কৰিছে। সমান্তৰালভাৱে মৰিয়নী সমষ্টিত পৌৰসভাৰ বাবে MRF ফেচিলিটি, কেইবাখনো দলং, জগন্নাথ দক্ষতা কেন্দ্ৰকে আদি কৰি মৰিয়নী সমষ্টিৰ কেইবাটাও উন্নয়নমূলক কাম কাজৰো আজি শুভ উদ্বোধন হ'ল আৰু অহাকালি মই পুনৰ মৰিয়নীত আহিম। আমাৰ ওমেন ইউনিভাৰ্চিটিৰ ভৱনৰ উদ্বোধন হ'ব। মই ভাবোঁ যে মৰিয়নীত যথেষ্ট কাম হৈছে আৰু আগলৈও কাম হ'ব।
লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বিশ্বৰ 64খন ৰাষ্ট্ৰৰ সৈতে কূটনৈতিক আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে লোকসভাৰ সদস্যসকলক লৈ কেইবাটাও গোট গঠন কৰিছে। প্ৰতিনিধি দলসমূহৰ ভিতৰত ফিলিপাইনছলৈ যাবলগীয়া দলটোৰ নেতৃত্বৰ দায়িত্ব লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈক দিয়া হৈছে। অধ্যক্ষ ওম বিৰলাই ইতিমধ্যে গৌৰৱ গগৈলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ শেহতীয়া ৰাজনৈতিক ঘটনাক্ৰমৰ পৰিপ্ৰেক্ষিতত আগৰতলাৰ পৰা ঢাকা হৈ কলকাতালৈ যাত্ৰীবাহী বাছ সেৱা আজি পুনৰ আৰম্ভ কৰা হয়। ত্ৰিপুৰাৰ পৰিবহণ আৰু পৰ্যটন মন্ত্ৰী সুশান্ত চৌধুৰী আৰু ত্ৰিপুৰাৰ পথ পৰিবহণ নিগমৰ অধ্যক্ষ সমৰ ৰায়ে যাত্ৰীসকলক আনুষ্ঠানিকভাৱে আদৰণি জনায়। পৰিবহণ মন্ত্ৰী শ্ৰী চৌধুৰীয়ে এই বাছ সেৱা পুনৰ আৰম্ভ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ লগতে দ্বিপাক্ষিক বাণিজ্য আৰু পৰ্যটনসহ সামগ্ৰিক সম্পৰ্ক সন্দৰ্ভত বাংলাদেশৰ নৱনিৰ্বাচিত চৰকাৰৰ ভূমিকাক লৈ আশা প্ৰকাশ কৰে। বিষয়াসকলে কয় যে বহু প্ৰত্যাশিত আগৰতলা ঢাকা কলকাতা আন্তঃৰাষ্ট্ৰীয় বাছ সেৱা পুনৰ আৰম্ভ হোৱাৰ ফলত সীমান্তৰে হোৱা বাণিজ্য আৰু পৰ্যটন বৃদ্ধি পাব। কলকাতাৰ পৰা অহা যাত্ৰীসকলে কয় যে বাছ সেৱা পুনৰ আৰম্ভ কৰাৰ ফলত তেওঁলোক উপকৃত হৈছে। তেওঁলোকে লগতে যাত্ৰা সুকলমে সম্পন্ন হোৱাক লৈ আনন্দ প্ৰকাশ কৰে। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী কমলেশ পাছোৱানে আজি দুদিনীয়া ভ্ৰমণসূচীৰে মাজুলীত বিভিন্ন আঁচনিৰ কাম কাজ পৰ্যালোচনা কৰে। তেওঁ প্ৰথমে সংহত আয়ুক্ত কাৰ্যালয়ত জিলাখনৰ প্ৰতিটো বিভাগৰ মুৰববীসকলৰ সৈতে জিলাখনত ৰূপায়ণ হৈ থকা আঁচনিসমূহৰ কাম কাজৰ বুজ লয়। ইয়াৰ পাছত তেওঁ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ কেইবাটাও গৃহ পৰিদৰ্শন কৰি হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে। পৰৱৰ্তী সময়ত তেওঁ জিলা চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসা কৰ্মীসকলৰ সৈতে বৈঠকত মিলিত হয়। ইয়াৰ লগতে তেওঁ প্ৰধানমন্ত্ৰী গ্ৰাম্য পথ যোজনাৰ অধীনত নিৰ্মিত কেইবাটাও পথ পৰিদৰ্শন কৰে।
मुझे अपार प्रसन्नता हुई। आदरणीय नरेंद्र मोदी जी के नेतृत्व में विकसित भारत के सपने को पूरा करने के लिए नॉर्थ ईस्ट में हर 3 महीने पर कोई न कोई मंत्री आदरणीय प्रधानमंत्री मोदी जी के निर्देशन पर हम लोग काम करने आते हैं। आपका ग्राउंड जीरो एक तरह से देखने आते हैं क्या काम चल रहा है। आज मैंने पूरे विभाग का रिव्यू मीटिंग लिया। बहुत जगह अच्छे काम चल रहे हैं, कहीं स्लो प्रोसेस है, उस पर हम लोगों ने दिशा निर्देश दिया कि उसको जल्द से जल्द पूरा कर ले। और जिले में बहुत सारी चीजें हैं जो भारत सरकार के द्वारा जो स्कीम्स हैं चलाई जा रही हैं, उसका हम लोग ने रिव्यू लिया और अभी हम लोग कुछ साइट जाएंगे, प्रधानमंत्री आवास योजना देखने जाएंगे, प्रधानमंत्री ग्रामीण सड़क के देखने का काम अभी हम लोग देखने जा रहे हैं।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কাইলৈ মাজুলী সংহত আয়ুক্ত কাৰ্যালয়ত বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আইন শীৰ্ষক আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব। এতিয়া খন্তেক বাণিজ্যিক বিৰতি।
হেৰা, তুমি ক'ত আছা? গোটেই ঘৰটো দেখোন গেছ গেছ গোন্ধাইছে।
হয় দেখোন, বাচন ধুবলৈ গুচি গলো নহয়, ৰেগুলেটৰটো খুলিয়ে থৈ গলো নেকি? এই ৰবাৰ বা বন্ধ কৰি দিওঁ?
আগতে দৰজা খিৰিকীবোৰ খুলি দিওঁ, তাৰপিছত বন্ধ কৰিব লাগিব।
ইছ, ডাঙৰ ভুল কৰিলো দেই, কি যে বিপদ হলহেঁতেন।
আপোনাৰ এটা সৰু ভুলে জীৱনলৈ বিপদ মাতি আনিব পাৰে আৰু আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। অগ্নিকাণ্ডৰ কাৰণবোৰৰ বিষয়ে জানক, সজাগ হওক আৰু সুৰক্ষিত হৈ থাকক। ৰন্ধন গেছ ব্যৱহাৰ কৰাৰ পাছত সদায় ৰেগুলেটৰৰ ছুইচ বন্ধ কৰিব। বিজুতি ঘটা বৈদ্যুতিক সা সৰঞ্জামসমূহ অনতিপলমে মেৰামতি কৰক, নাইবা তাৰ ঠাইত নতুন সা সৰঞ্জাম ক্ৰয় কৰক। জুই প্ৰশমনৰ বাবে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা বস্তু যেনে বালিৰে ভৰা টোপোলা, কম্বল আদি সহজে ঢুকি পোৱা ঠাইতেই ৰাখক। তিতা হাতেৰে তথা খালী ভৰিৰে বৈদ্যুতিক সা সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
বিটিচিৰ এদিনীয়া বাজেট অধিৱেশন আজি কোকৰাঝাৰৰ বৌদ্ধফনগৰৰ বিধায়নী ভৱনত সম্পন্ন হয়। ত্ৰিদীপ দৈমাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এই অধিৱেশন প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হয়।
এডিচনেল চেংচন আমাৰ বিটিচিলে দিছিলে, ইয়াক আমি এক্সপেণ্ডিচাৰ কাৰণে আজি ডিছকাশ্যন হ'ল আৰু 24 ডিপাৰ্টমেণ্টত এই পইচাখিনি খৰচ কৰিবৰ কাৰণে আজি এপ্ৰুভেল লোৱা হ'ল। আৰু লগতে যিটো আমাৰ 26-27 যিটো আমাৰ বাজেট, এইটো আজি ফ্লেচ কৰা হ'ল। আৰু সেই বাজেটত আমাৰ যিটো ভট অফ একাউণ্টছ, যিটো আমাৰ 4 মাহৰ কাৰণে দৰমহা দিবৰ কাৰণে বাজেট ফ্লেচ কৰা হ'ল। তো প্ৰথমতে আমাৰ যিটো 16 ফেব্ৰুৱাৰী পৰা 19 ফেব্ৰুৱাৰীলৈ হোৱা যিটো ষ্টেট এছেম্বলি, ইয়াত আমাক 100 কোটি টকা মঞ্জুৰ কৰিছিলে। আৰু আমাৰ ৰেভিনিউজ অন ৰিচোর্স 1 কোটি টকা, টোটেল আমাৰ বাজেট 101 কোটি 20 লাখ টকাৰ আজি হাউচত এক্সপেণ্ডিচাৰৰ কাৰণে অনুমোদন লোৱা হ'ল। আৰু সেইটো আমাৰ 24 ইণ্টাৰেষ্টেড ডিপাৰ্টমেণ্টত খৰচ কৰিবলৈ আমি অনুমোদন লোৱা হ'ল।
প্ৰশ্নোত্তৰ কালত শাসকীয় আৰু বিৰোধী পক্ষৰ সদস্যসকলে জনস্বাস্থ্য, কাৰিকৰী, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ, হাতী মানুহৰ সংঘাত, কৃষি, শিক্ষা, ৰাজহ আৰু ভূমিৰ সৈতে জড়িত বিষয়সমূহক লৈ প্ৰশ্ন উত্থাপন কৰে। ইয়াৰ পাছত বিটিচিৰ মুৰববী হাগ্ৰামৰ মহিলাৰে সদনত 2026 লেখানুদান দাখিল কৰে। ৰাজ্যিক স্ব অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ পৰা আবণ্টিত ধন আৰু বিটিচিৰ নিজস্ব ৰাজহ উৎসৰ পৰা সংগ্ৰহিত ধনেৰে সাধাৰণ বাজেটৰ অধীনত 101 কোটি 20 লাখ টকাৰ পৰিপূৰক দাবী মঞ্জুৰি উত্থাপন কৰা হয়। ইয়াৰ পাছতে সদস্যসকলে লেখানুদানক লৈ আলোচনা কৰে আৰু ইয়াক গ্ৰহণ কৰে। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি কামৰূপ জিলাৰ বকৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ নৱনিৰ্মিত জিৰণি ঘৰ উদ্বোধন কৰে। সাংসদ পুঁজিৰে প্ৰায় 15 লাখ টকা ব্যয় সাপেক্ষে এই গৃহটো নিৰ্মাণ কৰা হৈছে। ইয়াৰ জৰিয়তে মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকল অধিক উপকৃত হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।
জৱাহৰলাল নেহৰু মহাবিদ্যালয় বকুৰ এই বিদ্যালয়খনে গোটেই বৃহত্তৰ এলেকাটোৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে এটা লক্ষণীয় কথা হ'ল যে পাঠ্যক্ৰমৰ সমান্তৰালভাৱে দক্ষতা বিকাশৰ বাবে অভূপুৰুষাৰ্থ কৰি আছে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ দক্ষতা বিকাশ। আৰু লগতে এই সমন্বিত যি শক্তি ছাত্ৰ ছাত্ৰীসকল বা শিক্ষক শিক্ষয়িত্ৰীসকলৰ এই সমন্বিত শক্তিটো আমাৰ চৌপাশৰ সমাজখনৰ বিকাশৰ বাবে কিদৰে উপযোগীকৈ গঢ়ি তুলি সেৱা গঢ়াব পাৰি তাৰ বাবেও কাম কৰিছে। আৰু আজি আমাৰ সাংসদ পুঁজিৰে নিৰ্মিত এটি আটক ধুনীয়া যাত্ৰী জিৰণী চৰা আজি ইয়াত নিৰ্মাণ কৰি উলিয়াইছে গড়কাপ্তানী বিভাগ তথা স্থানীয় ৰাইজৰ আমাৰ মহাবিদ্যালয়খনে। গতিকে মোৰ সাংসদ পুঁজিৰ পৰা নিৰ্মিত এই সুন্দৰ অনুষ্ঠানটি আজি উদ্বোধন কৰিলো, গৃহটি উদ্বোধন কৰিলো।
জিৰণীখন উদ্বোধন অনুষ্ঠানত মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষৰ লগতে বকো ছয়গাঁও সমজিলাৰ আয়ুক্ত প্ৰিয়াংশু ভৰদ্বাজ উপস্থিত থাকে। বৰপেটা সত্ৰত অহা দুই মাহৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ আয়োজন কৰা হ'ব। দৌল মহোৎসৱৰ বাবে ইতিমধ্যে সত্ৰখনত যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰা হৈছে। দুই মাহৰ সন্ধিয়া গোন্ধ যাত্ৰা কাৰ্যসূচীৰে এই মহোৎসৱৰ শুভাৰম্ভ কৰা হ'ব। নক্ষত্ৰ গণনা অনুসৰি এই বেদী ভৰ দৌল ছয় মাৰ্চৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ'ব বুলি বুঢ়াসত্ৰীয়া ডঃ বাবুল চন্দ্ৰ দাসে প্ৰকাশ কৰিছে। অহা ছয় মাৰ্চত বৰপেটাৰ বিখ্যাত হোলী উৎসৱ অনুষ্ঠিত হ'ব। দৌল মহোৎসৱ উপলক্ষে সত্ৰৰ চৌহদ চাফ চিকুণ কৰাৰ লগতে অন্যান্য সকলো প্ৰস্তুতি গ্ৰহণ কৰা হৈছে। দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই দৰং জিলাৰ মঙলদৈ পৌৰসভাৰ নৱনিৰ্মিত কাৰ্যালয় ভৱন আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। আঢ়ৈ কোটি টকা ব্যয়েৰে এই ভৱনটো নিৰ্মাণ কৰা হৈছে। উদ্বোধনী ভাষণত সাংসদগৰাকীয়ে আধুনিক আন্তঃগাঁথনিৰ বিশিষ্ট কাৰ্যালয় ভৱনটোৰ জৰিয়তে পৌৰসভা কৰ্তৃপক্ষৰ দীৰ্ঘদিনীয় অভাৱ দূৰ হ'ব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানত মঙলদৈৰ বিধায়ক বসন্ত দাস, জিলা আয়ুক্ত পূবালী গোহাঁইকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সাংসদগৰাকীয়ে লগতে দৰং জিলা প্ৰশাসন আৰু জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ উদ্যোগত জিলাখনৰ মঙলদৈ নাট্যমন্দিৰত আয়োজিত এটা অনুষ্ঠানত বিভিন্ন প্ৰতিষ্ঠানৰ মাজত ক্ৰিকেট খেলৰ সামগ্ৰী বিতৰণ কৰে। জিলাখনৰ সংখ্যালঘু বসতি প্ৰধান এলেকাৰ মুঠ 107টা ক্ৰীড়া সংঘৰ মাজত এই সামগ্ৰীসমূহ বিতৰণ কৰা হয়। পৰৱৰ্তী বাতৰি শুনক পূৰ্ণিমাৰ পৰা।
আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনসমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। বাক্সা জিলাত আজি ই ভি এম আৰু ভি ভি পেটৰ প্ৰথম পৰ্যায়ৰ অতিৰিক্ত পৰীক্ষণ অনুষ্ঠিত হয়। জিলা নিৰ্বাচনী বিষয়াই প্ৰকাশ কৰা অনুসৰি এই পৰীক্ষণ প্ৰক্ৰিয়াত মানাহ আৰু বাক্সা সমষ্টিৰ সৈতে জড়িত ই ভি এম আৰু ভি ভি পেটসমূহ পৰীক্ষা কৰা হয়। হায়দৰাবাদৰ ইলেক্ট্ৰনিকছ কৰ্পৰেচন অব ইণ্ডিয়া লিমিটেডৰ অভিযন্তা আৰু প্ৰশিক্ষিত কৰ্মচাৰীৰ দ্বাৰা এই পৰীক্ষণ প্ৰক্ৰিয়া সম্পন্ন হয়। এই প্ৰক্ৰিয়াত সৰ্বমুঠ 10টা বেলট ইউনিট, 140টা কণ্ট্ৰল ইউনিট আৰু 10টা ভি ভি পেট পৰীক্ষা কৰা হয়। উল্লেখযোগ্য যে আজিৰ এই প্ৰক্ৰিয়াত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকল উপস্থিত আছিল। সেনাবাহিনীত যোগদান কৰিবলৈ আগ্ৰহী শ্ৰীভূমি জিলাৰ যুৱক যুৱতীসকলক অগ্নিবীৰ নিযুক্তিৰ বাবে অনলাইন পঞ্জীয়ন কৰিবলৈ আহান জনোৱা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে অহা 1 এপ্ৰিলৰ ভিতৰত আবেদন কৰিব লাগিব। অগ্নিবীৰ জেনেৰেল ডিউটি, অগ্নিবীৰ ক্লাৰ্ক, অগ্নিবীৰ ট্ৰেডছমেন, অগ্নিবীৰ মিলিটাৰী পুলিচ, চিপাহী ফাৰ্মা আৰু ছলজাৰ টেকনিকেল পদত এই আবেদন বিচৰা হৈছে। বয়স আৰু শিক্ষাগত অৰ্হতা অনুসৰি প্ৰাৰ্থীৰ বয়স 17 বছৰ ছমাহৰ পৰা 22 বছৰ হ'ব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে সেনাৰ অফিচিয়েল ৱেবছাইটযোগে আবেদন জনাব পাৰিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ অন্তৰ্গত বিশ্বনাথ জিলাৰ মোনাবাৰীত আজি পুৱা এটা ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ কৰা হয়। আমাৰ বিশ্বনাথৰ সংবাদদাতাই জনোৱা মতে লাহৰিজান বন শিবিৰৰ বনৰক্ষীয়ে টহল দি থকা সময়তে মৃত বাঘটো প্ৰত্যক্ষ কৰে। বাঘটোৰ কমেও 10 দিন পূৰ্বে বয়সজনিত কাৰণত মৃত্যু হৈছে বুলি বন বিভাগে প্ৰকাশ কৰিছে। গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় খেলপথাৰত পৰহিলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ফিট ইণ্ডিয়া মহোৎসৱ অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2019 চনৰ 29 আগষ্টত শুভাৰম্ভ কৰা ফিট ইণ্ডিয়া আন্দোলনৰ জৰিয়তে শাৰীৰিক সুস্থতাৰ বিষয়টো দৈনন্দিন জীৱনৰ অবিচ্ছেদ্য অংগ কৰি লোৱাৰ আৰু শাৰীৰিকভাৱে অধিক সক্ৰিয় সমাজৰ প্ৰসাৰ কৰিব খোজা হৈছে। যোৱা বছৰ নতুন দিল্লীত অনুষ্ঠিত ফিট ইণ্ডিয়া মহোৎসৱৰ প্ৰতি জনসাধাৰণৰ বিপুল সঁহাৰিলৈ লক্ষ্য ৰাখি দেশৰ বিভিন্ন স্থানত এই মহোৎসৱৰ সম্প্ৰসাৰণ কৰা হৈছে। এই ৰাষ্ট্ৰজোৰা জনসম্পৰ্ক অভিযানৰ অংশ হিচাপে ভাৰতীয় খেল প্ৰাধিকৰণৰ গুৱাহাটী শাখাই উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক বৈচিত্ৰ্যৰ সৈতে শাৰীৰিক সুস্থতাৰ সমাহাৰেৰে সুকীয়া আঞ্চলিক বৈশিষ্টৰ সৈতে এই মহোৎসৱৰ আয়োজন কৰিছে। মহোৎসৱত জুম্বা, যোগ কৰ্মশালা, পৰম্পৰাগত খেল ধেমালিকে ধৰি বিভিন্ন বয়সৰ লোকৰ বাবে ভিন ভিন সত্ৰৰ আয়োজন কৰা হ'ব। মহোৎসৱৰ সৈতে সংগতি ৰাখি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। আইচিচি টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ গ্ৰুপটোৰ এখন খেলত আজি খন্তেক পাছতে পাকিস্তান ইংলেণ্ডৰ মুখামুখি হ'ব। শ্ৰীলংকাৰ পাল্লেকেলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া খেলখন পাকিস্তানে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছে। বোকাজানৰ মৰিয়নীৰ আত্মসহায়ক গোটৰ মহিলাসকলক উদ্যমিতা আঁচনিৰ প্ৰাৰম্ভিক পুঁজি বিতৰণ, সাংসদ গৌৰৱ গগৈক ভাৰত ফিলিপাইনছ মৈত্ৰী গোটৰ দায়িত্ব, বাংলাদেশৰ শেহতীয়া ৰাজনৈতিক ঘটনাক্ৰমৰ পৰিপ্ৰেক্ষিতত আগৰতলাৰ পৰা ঢাকা হৈ কলকাতালৈ যাত্ৰীবাহী বাছ সেৱা আজি পুনৰ আৰম্ভ, কোকৰাঝাৰৰ বডফানগৰৰ বিধায়িনী ভৱনত আজি বিটিচিৰ এদিনীয়া বাজেট অধিৱেশন আৰু টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8ৰ এখন খেলত খন্তেক পাছতে ইংলেণ্ড আৰু পাকিস্তান মুখামুখি। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।